Good morning. Itu Akashvani Kohima. Pujolaka khobor puri asim kongnongla. Prime Minister Street Ventures Atmanirbhar Nidhi PM Swanidhi scheme bra bishi dangu kamya poigena itulaka mudopto deshte 50 lakh upor street vendors lokoti par haidise. Street vendors bra urban informal economy de bishi dorkar kamdu agot samay ba kori ahigena urban manokhan lokodi dorkar khalo aru services kan di thaki ase. Ministry of Housing or Urban Affairs loka namni jide scheme bra taikando formal economic lokodi jorai dikena agi jabuli karne noton avenues kan di ase. Prime Minister Narendra Modi bra scheme par haidise বলি ভাবনা থাকিয়া দি সপ্রা মিল মিলাপ দি কিনা পড়াই দি আছে আয়ুষ্মান ভাব ক্যাম্পেইন নিচে দে 64,000 নিচেনা মানুষ বা নিজর অর্গানস ডোনেট করে বলে কসম লৈছে যন্ত যোৱা মহিনা ন্যাশনাল লেভেল দি লাখ করে দিছে ক্যাম্পেইনটো সেবা বাকৰা সময়তে 17 সেপ্টেম্বৰ বা ইটো মহিনা 2 তাৰিখ তক ইমপ্লিমেণ্ট কৰিছে ইউনিয়ন হেল্থ মিনিষ্টাৰ ডক্টৰ মনসুখ মান্দাভিয়াৰ বাবে অৰ্গান ডনেশ্যন কাৰণে নিজৰ ৰিকুৱেষ্ট কৰিছে ডক্টৰ মান্দাভিয়াৰ বা যোৱাকালি কৈছে যে আয়ুষ্মান ভাৰত কেম্পেইনটো বেছি কামিয়াব কৰি থাকি আছে আৰু মানুহৰ লগত জবাবটো বেছি ভাল থাকি আছে All Nagaland School Teachers Association, Nagaland Government Higher Secondary School Employees Association, or All Nagaland Government Higher Primary Teachers Association kan School Education Department ni chidi thakyabra, tai kan laga dharnado rokhai rakhibole faisla korisi jonto Confederation of All Nagaland State Service Employees Association KANSEABRA onurodh koriya karone ase. Ekta press khobor di KANSEABRA koise ke tinta organizations pra teachers logodi thik samoy tolob kan dibole onurodh koriya di principal Director, School Departments, ra September 25th, tarik ikta notification olaydi kina employees lokodi Nagaland Government Servant Contact Rules 1968 laka Rule 25 nichiti thake disciplinary rules pra khabarda dia loko joriya di ikta joint meeting to Confederation ra October 3 tarik matise meeting somoydi faisla banai kina kansiya ra concerned authorities lokodi jaigina mamla do pariyadak jolti soplaka monjorti faisla koribuli diboli kotha korise. Assam Rifles bra Miri Mati Mira Desh campaign do civil administration logoti joka kurisi aro mitti do longwa posti bra othaisi aro district commissioner mon logot dise event to azadiga amrit mahotsav memorial logoti milai gina nai dili di banai dibole asi jonto desh laga azadi karni larai koria bahadur khan bra sacrifice koria logoti man dibole asi itu karni mitti do india pura bra joma kurigina memorial do banai dibole ase Advisor Urban Development or Municipal Affairs Jalio Riobra City Kima Circle Sports Meet 2023 do Sovima Cricket Ground de Joakali Kulai Dise. Event ESC City Kima Office Aro City Kima Circle Laga 36 Bosti Kanbra Joaka Kurisi Jonti 28 Team Kanbra Duita Disciplines Football Motakan Aro Volleyball Mikey Kanbra Bhaklaya Se. Idu Kulai Dia Function di Kutakuri Jalio Brakwesi ki City Kima Circle Dukali Ekta Tribe Laga Nahoi Kindu Bishi Naga Tribes Mila Mili Laga Se Aro Indonesian Sports Meet Joaka কৰিয়াবা একজন একজন বা যদি জানা জানি কৰি কিনে দোস্তি বনাবলৈ গডম আগে কৰি দি আছে তাৰ পৰা কৈছে কি স্পৰ্টছ মিটটো একটা ডাঙৰ মৌকা হয় কিনে নিজৰ টেলেণ্টছ আৰু স্কিলছ দেখাবলৈ পাৰি আছে জালিয়বা নিজৰ নিজৰ বস্তি লগা লিডাৰ্ছ আৰু ইউথছ লগতি টেলেণ্ট খান পাইচান কৰি দি কিনে তাইকান লগতি মুদব দিবলৈ আৰু টেলেণ্টেড নাও জৱান লগতি ৰাস্তাটো খোলাই দিবলৈ অনুৰোধ কৰিছে চৰকাৰ বা খেলাৰিয়া খান কাৰণে পলিচি আৰু স্কিমছ একাডেমি আৰু ট্ৰেইনিং চেণ্টাৰ্ছ কান্দো লগাওতে ৰাস্তা খোলাই দিছে জন্তি খেলাৰিয়া খান বা ঈদো সপিতা খান ল'বলৈ পাৰিব বুলি তাৰপৰা কৈছে তাৰপৰা নাওজৱান লোকদি ষ্টেট লাগা লিজেণ্ডাৰী ডক্টৰ থি আও লাগা পিছি যাবলৈ আৰু নিজৰ ইচ্ছা লগা থাকিয়া ফিল্ডি মন দি কিনা খেলিবলৈ মনত আহি দিছে জালিয়ৰ পৰা কৈছে ইকটা ভাল খেলাৰিয়া হ'বলৈ কাৰণে ডিচিপ্লিন ৰাখিবলৈ মন দিবলৈ আৰু চবচে ডাঙৰ কামিয়াব হ'বলৈ মন ডাঙৰ হ'ব লাগে আগতে চেৰিমনিয়েল হোষ্ট ছেবাষ্টিয়ান জিম্বোব্ৰা গ্ৰীটিংছ জনাইছে আৰু ই এছ চি চিটি খেমা চি কৃত্য চলব্ৰা জমা কৰি থাকিয়া লোকদি স্বাগত কৰিছে আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী আৰু ডিপ্ল'মা চি টি এছ ই ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ 2023 লগা ৰি এক্সামিনেশ্যনটো এইটো মহিনা 13 আৰু 14 তাৰিখটি ৰাখিবলৈ আছে নাগালেণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যন এন পি এছ চিৰ কেণ্ডিডেটছ লগত জনাইছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মাটো 13 তিথি ৰাখিবলৈ তাৰ পাছতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰীটো 14 অক্টোবৰ দি এন পি এছ চি হলটি ৰাখিবলৈ আছে কমিশ্যন বা কৈছে কি কেণ্ডিডেটছ পৰা ই কে এডমিশ্যন চাৰ্টিফিকেটটো চলাবলৈ পাৰিব ক্যান্ডিডেটস জন বা মুতব লাগে আছে তাইখান বা এনপিএসসি হেল্প ডেস্ক নাম্বার 9402985060 অফিস কাম করিয়া সময় ফুজো 10 বাজি বা সাম 3 বাজে তাকতে কল করবলে পারিব আর আজি ফুজোর লাগা নাগামিজ খবর ইমানটি শেষ করে আছি আপনি খান সব টিমিটি ভাল দিন হবি।